নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰজন্মা চহৰীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক লোকভৱনত সৌজন্যমূলক সাক্ষাৎ, ৰাজ্যৰ কৃষিখণ্ডক অধিক শক্তিশালী কৰি কৃষকসকলৰ উপাৰ্জন বৃদ্ধিৰ লক্ষ্যৰে কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ পৰ্যালোচনা বৈঠক, বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচীৰ আয়োজন আৰু উৎকোচ লোৱাৰ গোচৰত চি বি আইৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ এজন জ্যেষ্ঠ ছেকচন অভিযন্তাক গ্ৰেপ্তাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক লোকভৱনত সৌজন্যমূলক সাক্ষাৎ কৰে। সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে ৰাজ্যপালগৰাকীক সকলো ক্ষেত্ৰতে আগবঢ়োৱা সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ডঃ শৰ্মাই শ্ৰী আচাৰ্যৰ সৈতে ৰাজ্যখনৰ উন্নয়ন, জনকল্যাণকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে লোকভৱনত ৰাজ্যপালৰ সৈতে সমন্বয় বৰ্তাই ৰাখি আগবাঢ়ি চোৱাৰ বাবে ৰাজ্য চৰকাৰ দৃঢ় প্ৰতিজ্ঞ বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি গুৱাহাটী মহানগৰীৰ বিভিন্ন গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি আৰু প্ৰকল্পৰ স্থান পৰিদৰ্শন কৰি কৰ্ম আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। ৰাজ্যৰ কৃষিখণ্ডক অধিক শক্তিশালী কৰি কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰাৰ লক্ষ্যৰে কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভিন্ন জিলাৰ কৃষি বিষয়া তথা অভিযান্ত্ৰিক কোষৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত কৃষকসকলৰ সমস্যাৰ বুজ লোৱাৰ লগতে কৃষকৰ চৰকাৰী পঞ্জীয়ন বৃদ্ধি কৰাৰ বাবে বিষয়াসকলক নিৰ্দেশ দিয়ে। তদুপৰি মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি বীজ বিতৰণ, গছপুলি আৰু সাৰ বিতৰণৰ বাবে বিশেষ ব্যৱস্থা কৰিবলৈও শ্ৰীহাজৰিকাই নিৰ্দেশ দিয়ে। তেওঁ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলক সঠিক সময়ত কাৰ্যালয়ত উপস্থিত হোৱাৰ লগতে নিৰ্ধাৰিত সময়ত কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। 15 দিনৰ ভিতৰত সকলো জিলা কৃষি বিষয়া কৃষক উৎপাদক কেন্দ্ৰসমূহলৈ যাব লাগিব বুলিও মন্ত্ৰীগৰাকীয়ে কয়। তদুপৰি কৃষকক বীজ দেৰিকৈ দিয়া বিষয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে সকীয়াই দিয়ে। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিকে ধৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৃষি খণ্ডৰ সৈতে জড়িত প্ৰতিখন জনকল্যাণমূলক আঁচনি সফল ৰূপায়ণৰ জৰিয়তে কৃষকসকলক উচিত মৰ্যাদা প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ উল্লেখ কৰে। বৈঠকত কৃষিমন্ত্ৰীগৰাকীয়ে কৃষকৰ উপাৰ্জন দুগুণলৈ বৃদ্ধি কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে ফল মূলৰ খেতি আৰু ৰবি শস্যৰ প্ৰতি কৃষকসকলক আকৰ্ষিত কৰিব লাগিব। এমাহৰ ভিতৰত ৰাজ্যৰ লাখ লাখ খেতিয়কক আনাৰস, বগৰী আৰু কঁঠালৰ পুলি দিয়া হ'ব বুলিও তেওঁ কয়। অনাগত সময়ত কৃষকৰ পঞ্জীয়ন বৃদ্ধি কৰাৰ লগতে কৃষক উৎপাদক সংস্থাৰ সংখ্যাও বৃদ্ধি কৰাৰ পৰিকল্পনা লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। তদুপৰি নতুন প্ৰযুক্তিৰ জৰিয়তে কৃষকক সহায় কৰিব লাগিব বুলিও শ্ৰীহাজৰিকাই উল্লেখ কৰে। অসমৰ কমেও 50% খেতিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে কয়।
খেতিয়কক যদি আমি সহায় কৰিব নোৱাৰো, খেতিয়কৰ যদি আমি উৎকৰ্ষ সাধন কৰিব নোৱাৰো, খেতিয়কৰ ইনকাম যদি আমি ডাবল বা ট্ৰিপল কৰিব নোৱাৰো, অসম আগুৱাই যাব নোৱাৰে। যোৱা 10 বছৰত কৃষি বিভাগে যথেষ্ট কাম কৰিছে, সেইটো অস্বীকাৰ কৰিব নোৱাৰি। কিন্তু আৰু কাম কৰিবলৈকে নিশ্চয়কৈ যত্ন কৰিব লাগিব। নতুন টেকনলজি আনিবলৈ চেষ্টা কৰিব লাগিব, বীজ সময়মতে যোগান ধৰিবলৈকে চেষ্টা কৰিব লাগিব, জলসিঞ্চনৰ সুবিধা কৰি দিবলৈকে চেষ্টা কৰিব লাগিব, আৰু হৰ্টিকালচাৰ আৰু ৰবি শস্যক আমি সকলোতকৈ প্ৰায়ৰিটি দিব লাগিব। মানে ধানৰ ক্ষেত্ৰত যদি আমি কওঁ, যিটো খাৰিফ বুলি কয়, আমাৰ সাধাৰণতে খাৰিফত ধান খেতিয়ে কৰে, ধান খেতিত বহুত প্ৰফিট নহয়। কিন্তু যদি আমি ৰবি খেতি কৰোঁ, মানে যদি চব্জিৰ খেতি কৰোঁ, তেতিয়া যথেষ্ট লাভান্বিত হয় কৃষক। যদি আমি অলপ ডিটেইলছত যাওঁ, ধান খেতি কৰিলে এবিঘা মাটিত এগৰাকী কৃষকে 15,000 টকা লাভ পাব পাৰে, খুব ভাল ধান হলে। কিন্তু যদি আমি যদি ৰবি খেতি কৰোঁ, শাক পাচলিৰ খেতি কৰোঁ, সেই একেজন কৃষকে এবিঘা মাটিত 70-80 হাজাৰৰ পৰা 1,00,000 টকা পৰ্যন্ত লাভ কৰিব পাৰে।
বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হয়। ৰক্তদানৰ প্ৰতি বিশ্বজুৰি সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়। এইবাৰৰ এই দিৱসৰ বিষয় হৈছে মানৱতাৰ বাবে এটোপাল ৰক্তদান কৰক, জীৱন ৰক্ষা কৰক। বিশ্ব ৰক্তদাতা দিৱসৰ লগত সংগতি ৰাখি আজি ডিফু ক্লাবত ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। ডিফু ক্লাব, মাৰোৱাৰী যুৱ মঞ্চ আৰু সামাজিক সংগঠন স্বপ্নলোক সমাজৰ সহযোগত আয়োজিত এই শিবিৰত বিভিন্ন লোকে স্বেচ্ছাই ৰক্তদান কৰে। এই শিবিৰত ডিফু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ৰক্তকেন্দ্ৰৰ চিকিৎসক কৰ্মচাৰীসকলে সহযোগ কৰে। দৰঙতো আজি মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৰক্তকেন্দ্ৰৰ উদ্যোগত স্বেচ্ছামূলক ৰক্তদাতা আৰু ৰক্তদান সংস্থাৰ প্ৰতিনিধিক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ লগতে ৰক্তদান সজাগতামূলক শোভাযাত্ৰা, সভা আদিৰ আয়োজনেৰে বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয়। এই দিৱসৰ সৈতে সংগতি ৰাখি আজি যোৰহাট চিকিৎসা মহাবিদ্যালয় পৰিয়াল আৰু ৰুদ্ৰাক্ষী নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানে 56 বাৰকৈ ৰক্তদান কৰা জিলাখনৰ বসন্ত দত্ত নামৰ লোকজনক বিশেষভাৱে সন্মানিত কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBI-এ আজি উৎকোচ লোৱাৰ গোচৰত উত্তৰ পূব সীমান্ত ৰেলৱেৰ শিলচৰ সংমণ্ডলৰ এজন জ্যেষ্ঠ ছেকচন অভিযন্তাক গ্ৰেপ্তাৰ কৰে। বিষয়াজনৰ বিৰুদ্ধে কালি গোচৰ ৰুজু হৈছিল। গোচৰ অনুসৰি বিষয়াগৰাকীয়ে দীৰ্ঘদিন ধৰি অনুমোদনৰ অপেক্ষাত থকা ঠিকাদাৰ এজনৰ এখন বিল নিষ্পত্তি কৰাৰ বাবে উৎকোচ দাবী কৰিছিল। এই অভিযোগৰ ভিত্তিত তদন্তকাৰী সংস্থাই পৰিকল্পনা কৰি বিষয়াজনক হাতেলোতে ধৰা পেলায়। অভিযুক্ত বিষয়াজনক আজি গুৱাহাটীৰ আদালতত হাজিৰ কৰোৱাৰ কথা। ইয়াৰ লগতে লোকজনৰ বাসগৃহতো তালাচী অভিযান চলোৱা হয়। ঘটনাৰ তদন্ত এতিয়াও অব্যাহত আছে। ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত পৰৱৰ্তী সময়ত স্নাতক পাঠ্যক্ৰম 4 বছৰীয়া হোৱাৰ পাছত শিক্ষাৰ্থীসকল কোনো অসুবিধাৰ সন্মুখীন নহয় বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে প্ৰকাশ কৰিছে। কালি মন্ত্ৰীগৰাকীৰ সৈতে গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম মহাবিদ্যালয় অধ্যক্ষ পৰিষদৰ এটা দলে এই বিষয়টো সন্দৰ্ভত আলোচনা কৰে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে 4 বছৰীয়া পাঠ্যক্ৰমক লৈ অহেতুক চিন্তাৰ প্ৰয়োজন নাই আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি সুস্থ পৰিকল্পনা মতে আৰু শিক্ষাৰ্থীৰ সুবিধা হোৱাকৈ এই পাঠ্যক্ৰম ৰূপায়ণ কৰা হ'ব। এই অনুসৰি 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম কৰাসকলে পোনপটীয়াকৈ গৱেষণাত জড়িত হ'ব পাৰিব নাইবা স্নাতকোত্তৰ পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিব। কোনো শিক্ষাৰ্থী ইচ্ছুক নহলে চতুৰ্থ বৰ্ষ সম্পূৰ্ণ নকৰাকৈও ডিগ্ৰী লাভ কৰিব পাৰিব বুলি তেওঁ কয়।
বিশেষকে আমি NEP-ৰ অধীনত যি 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম আমি মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত আৰম্ভ কৰিছিলোঁ, সি এতিয়া চতুৰ্থ বৰ্ষত ভৰি দিছে। আৰু ইয়াক লৈ থকা কিছু কনফিউজনৰ বিষয়ে আমি যোৱাকালি গুৱাহাটী বিশ্ববিদ্যালয়ৰ গোটেই টীম আৰু অসম মহাবিদ্যালয়ৰ অধ্যক্ষ পৰিষদ তেওঁলোকৰ লগত আমি যৌথভাৱে বিষয়টো আলোচনা কৰোঁ। অতি সাধাৰণ কথা যে যিটো 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম, ইয়াত NEP-এ সুন্দৰভাৱে ব্যাখ্যা কৰিছে, যিসকলে 3 বছৰত 6টা ছেমিষ্টাৰ সম্পূৰ্ণ কৰিব, যাক কেৱল ডিগ্ৰীটো লাগে, গ্ৰেজুৱেশ্যন লাগে, তেওঁলোকৰ গ্ৰেজুৱেশ্যন 3rd year-ত কমপ্লিট হৈ যায়। আৰু 3rd year-ত তেওঁলোকৰ গ্ৰেজুৱেশ্যন কমপ্লিট হলে বিশ্ববিদ্যালয়েও তেওঁলোকক গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট দিব। চতুৰ্থ বছৰটো হল ডিগ্ৰী উইথ অনাৰ্ছ বা ডিগ্ৰী উইথ ৰিচাৰ্ছৰ কাৰণে। এতিয়া অনাৰ্ছ ৰিচাৰ্ছৰ কাৰণে কেনেকুৱা ফেকাল্টিৰ অৰ্হতা থাকিব লাগিব, এইটোক লৈ কনফিউজন হৈছিলে। ইয়াত যিটো আণ্ডাৰ গ্ৰেজুৱেট পৰ্যায়ৰ গৱেষণা, সেই গৱেষণা PhD পৰ্যায়ৰ গৱেষণা নহয়। গতিকে UGC-য়ে যিটো PhD পৰ্যায়ৰ গৱেষণাত যেনেকুৱা ফেকাল্টিৰ অৰ্হতাৰ কথা কৈছে বা গাইডৰ অৰ্হতাৰ কথা কৈছে, সেই অৰ্হতা ইয়াত প্ৰযোজ্য নহয়। কিন্তু এইটো ইয়াত 4 বছৰীয়া যিটো অনাৰ্চ বা ৰিচাৰ্চ, এইটো কৰাৰ পাছত যিসকলে মাষ্টাৰ্ছ বিচাৰে তেওঁলোকে আকৌ 1 বছৰ মাষ্টাৰ্ছ কৰিব পাৰিব।
সদৌ ৰাভা কৃষ্টি সন্মিলনীৰ উদ্যোগত আৰু ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ সাহায্যত গোৱালপাৰা জিলাৰ কুৰুৱা ভাষা ৰাজহুৱা ভৱনত আয়োজিত ফাৰকান্তি আৰু হামজাৰ নৃত্যৰ কৰ্মশালা আৰু প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত পশ্চিম গোৱালপাৰাৰ বিধায়ক পবিত্ৰ ৰাভা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। বিধায়কগৰাকীয়ে নিজৰ ভাষণত সংস্কৃতি অবিহনে এটা জাতি জীয়াই থাকিব নোৱাৰে বুলি উল্লেখ কৰে। ৰাভা আছং স্বায়ত্তশাসিত পৰিষদে জনগোষ্ঠীটোৰ কৃষ্টি সংস্কৃতি সংৰক্ষণৰ লগতে ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হকে কাম কৰাক লৈ তেওঁ সন্তুষ্টি প্ৰকাশ কৰে। এনে প্ৰশিক্ষণৰ জৰিয়তে লোকক কৃষ্টিসমূহ জীয়াই ৰাখিব পাৰি আৰু নৱ প্ৰজন্মই বিশ্ব দৰবাৰত নিজৰ সংস্কৃতিক পৰিচয় কৰাই দিবলৈ সুযোগ লাভ কৰিব পাৰিব বুলি বিধায়কগৰাকীয়ে মন্তব্য কৰে। আনাৰস প্ৰক্ৰিয়াকৰণৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। আনাৰস কৃষকসকলৰ বাবে বজাৰৰ উন্নত সুবিধা নিশ্চিত কৰাৰ লগতে খেতি চপোৱাৰ পিছৰ লোকচান হ্ৰাস কৰাৰ উদ্দেশ্যে প্ৰশাসনে আনাৰস প্ৰক্ৰিয়াকৰণৰ আন্তঃগাঁথনি আৰু শীতলীকৰণৰ সুবিধা সুলভ কৰি তোলাৰ ব্যৱস্থা লৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক লোকভৱনত সৌজন্যমূলক সাক্ষাৎ। ৰাজ্যৰ কৃষি খণ্ডক অধিক শক্তিশালী কৰি কৃষকসকলৰ উপাৰ্জন বৃদ্ধিৰ লক্ষ্যৰে কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ পৰ্যালোচনা বৈঠক। বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচীৰ আয়োজন। আৰু উৎকোচ লোৱাৰ গোচৰত CBI-ৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ এজন জ্যেষ্ঠ ছেকচন অভিযন্তাক গ্ৰেপ্তাৰ।